আকাশবাণী বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পাছত ব্ৰুনেইত উপস্থিত হ'ব। ৰাট্টপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে সকলো শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ বাতাবৰণ গঢ়ি তোলা উচিত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত গুৱাহাটী আৰু চৌপাশৰ এলেকাসমূহত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰতৰ ৰোহন বোপান্না আৰু ইণ্ডোনেছিয়াৰ অলভিদা ছুজিয়াডিৰ যুটীটোৱে ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰতৰ সুমিত অণ্টিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰা অলিম্পিকছৰ জেভলিন থ্ৰত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পাছত ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ব্ৰুনেইৰ ৰাজধানী বন্দৰ চেৰি বিগৱানত উপস্থিত হ'ব। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হ'ব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীমোদীয়ে আজি ব্ৰুনেইত থকা ভাৰতীয় উচ্চায়োগৰ খণ্ডপীঠ মুকলি কৰি তেওঁ লগতে আজি ওমৰ আলী ছেইফুদ্দিন মছজিদো পৰিদৰ্শন কৰাৰ কথা আছে। ইয়াৰ আগেয়ে দ্বিদেশীয় ভ্ৰমণসূচীৰে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই আৰু ছিংগাপুৰ ভ্ৰমণে দেশ দুখনৰ লগতে বৃহত্তৰ আছিয়া অঞ্চলৰ সৈতে ভাৰতৰ সহযোগিতা সুদৃঢ় কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশ ভাৰতৰ একেছ নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ সহযোগী। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁ ব্ৰুনেই দাৰেছালামৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে ৰাওনা হবলৈ ওলাইছে। ভাৰত আৰু ব্ৰুনেই দুই দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ উৎসৱ পালন কৰাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁ চুলতান হাজী হছনান বোলকিয়া আৰু ৰাজপৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে আলোচনাত মিলিত হবলৈ আগ্ৰহেৰে বাট চাই আছে। প্ৰধানমন্ত্ৰীয়ে কয় ব্ৰুনেইৰ পৰা তেওঁক কাইলৈ ছিংগাপুৰলৈ যাব। শ্ৰীমোদীয়ে কয় যে তেওঁক ছিংগাপুৰৰ ৰাট্টপতি থৰমান চানমুগৰাট্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱং, জ্যেষ্ঠ মন্ত্ৰী লী ছিয়েন লুং আৰু জ্যেষ্ঠ নেতা গৌ চুক টুঙক সাক্ষাৎ কৰাৰ এই সুযোগলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছিংগাপুৰত আগশাৰীৰ ব্যৱসায়ীসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁ ছিংগাপুৰৰ সৈতে বিশেষকৈ উন্নত নিৰ্মাণ ডিজিটীয়কৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত কৌশলগত সহযোগিতা গভীৰ কৰি তোলাৰ বিষয়ক লৈ আলোচনা কৰিব। ৰাট্টপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে শৈক্ষিক প্ৰতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিত, কিয়নো দেশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকো গুৰুত্বপূৰ্ণ অংশ। আজি পুণেত ছিম্বাছিছ বিশ্ববিদ্যালয়ৰ 21 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ লিংগ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনে সৰ্বাংগীন উন্নয়নৰ দিশত কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু 11 গৰাকী সোণৰ পদকপ্ৰাপ্ত শিক্ষাৰ্থীৰ ভিতৰত 8 গৰাকীয়ে ছোৱালী বুলি উল্লেখ কৰে। তেওঁ শৈক্ষিক প্ৰতিষ্ঠানসমূহে মূল্য আধাৰিত আৰু শিক্ষাৰ্থীসকলক সংস্কৃতিৰ লগতে সমাজৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাত সহায়ক হোৱাকৈ শিক্ষা প্ৰদান কৰিবলৈ আহান জনায়। শ্ৰীমতী মুৰ্মুৱে সমাজৰ অনুন্নত শ্ৰেণীৰ লোকসকলৰ কথা মনত ৰাখি স্বাস্থ্যসেৱাৰ সামগ্ৰী বিকশিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বিদেশী শিক্ষাৰ্থীসকলে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা নিজৰ দেশখনক মানৱীয়তাৰ ক্ষেত্ৰখনত আগবঢ়াব বুলিও আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত মহাৰাট্টৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন আৰু ৰাজ্যিক উচ্চ তথা কাৰিকৰী শিক্ষাৰ মুৰববী চন্দ্ৰকান্ত পাটিলো উপস্থিত থাকে। এই বিশ্ববিদ্যালয়খনত 85খন ৰাষ্ট্ৰৰ শিক্ষাৰ্থী অধ্যয়ন কৰি আছে আৰু তেওঁলোকে ৰাট্টপতি শ্ৰীমতী মুৰ্মুক নিজৰ দেশৰ পতাকা উপহাৰ দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে কৈছে যে গাজা ইজিপ্ত সীমান্ত ফিলাডেলফি কৰিডৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য। শ্ৰীনেতানয়াহুৱে এটা বিবৃতিযোগে ইজৰাইলৰ বাবে যুদ্ধৰ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰা 14 কিলোমিটাৰ দৈৰ্ঘৰ এই ভূমিভাগ গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। ফিলাডেলফি কৰিডৰেৰে হামাছক অস্ত্ৰ শস্ত্ৰ যোগান ধৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোৱা সপ্তাহত গাজা সুৰংগত 6গৰাকী পণবন্দী হত্যা কৰাৰ বাবে হামাছে পৰিণাম ভোগ কৰিব লাগিব বুলি সকীয়াই দিছে। ইপিনে ইজৰাইলৰ হাজাৰ হাজাৰ লোকে পণবন্দীসকলক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে হামাছৰ সৈতে যুদ্ধবিৰতি সম্পৰ্কে আলোচনা কৰিবলৈ দাবী জনাই দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পৰ্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে এখন দৈনিক ইংৰাজী কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰীজয়শংকৰে যোৱা 2 দশকত দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ বাহিৰেও অস্থিৰ আৰু অনিশ্চিত পৃথিৱীখনত দুয়োখন দেশৰ সহযোগিতাৰ বিষয়টোও এটা উল্লেখযোগ্য দিশ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ক্ষেত্ৰত দুয়োখন দেশে বিশ্বাস আৰু বুজাবুজিৰ মাজেৰে সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব লাগিব। আনহাতে ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত ডঃ শিল্প কাম্বলে কয় যে ভাৰত আৰু ছিংগাপুৰে নতুন তথা উদীয়মান ক্ষেত্ৰসমূহত অধিক উন্নয়নৰ বাবে সম্পৰ্ক স্থাপন কৰিছে। তেওঁ কয় যে আছিয়ান দেশসমূহৰ সৈতে ভাৰত সম্পৰ্কিত হৈ থকাৰ ক্ষেত্ৰত ছিংগাপুৰ স্তম্ভ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ গুৱাহাটী তথা ইয়াৰ আশে পাশে ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি অহা 24 ঘণ্টাৰ ভিতৰত অঞ্চলটোত 7-11 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে অঞ্চলটোত ৰাস্তা ঘাটত পানী হোৱাৰ লগতে দিছপুৰ তথা ইয়াৰ চৌপাশৰ বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ সম্ভাৱনা আছে। মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ ৰাস্তা ঘাটৰ ক্ষতি হোৱাৰ লগতে আবদ্ধ পানীয়ে যানজঁটৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাই ভাৰত আৰু চীনৰ পৰ্যটক বজাৰখনত গুৰুত্ব আৰোপ কৰি নতুন ভ্ৰমণ আঁচনি TTOS ঘোষণা কৰিছে। দেশখনৰ গৃহ পৰিক্ৰমা বিভাগে কৈছে যে এই আঁচনিখন অহা বছৰৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব। ভিছা ব্যৱস্থাৰ সংশোধন আৰু পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য। TTOSে দক্ষিণ আফ্ৰিকাত জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে বিশ্বৰ দ্বিতীয় আৰু পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ দুখনে গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ আঁতৰ কৰাত সহায়ক হ'ব। চৰকাৰৰ মতে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ ভিতৰত মাত্ৰ 3.9%হে ভাৰতীয় পৰ্যটক। ভাৰতৰ ৰোহন বোপান্না আৰু ইণ্ডোনেছিয়াৰ অলডিলা সুদ্ৰিয়াডিৰ যুটীটোৱে US অপেন টেনিছ প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিপ্ৰাপ্ত বোপান্না আৰু অলডিলা যুটীটোৱে 1:33 যোৰা কোৱাৰ্টাৰ ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত মেথিউ এবডেন আৰু বাৰ্বাৰা ফেজেকোভাক 7-6, 2-6, 10-7 ছেটত পৰাস্ত কৰে। বোপান্না আৰু অলডিলাৰ যুটীটো ছেমি ফাইনেলত আমেৰিকাৰ ডোনাল্ড ইং আৰু টেইলৰৰ টাউনছেণ্ডৰ সন্মুখীন হ'ব। ভাৰতৰ সুমিত আণ্টিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্ৰত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত 70.59 মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই কালি এই কৃতিত্ব অৰ্জন কৰে। একেদৰে নীতেশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL3 শিতানত ডেনিয়েল বেথেলক 21-14, 18-21, 23-21 গেমত পৰাস্ত কৰি দেশৰ হকে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে। আনহাতে পুৰুষৰ ছিংগলছৰ SL4ত শিতানত ভাৰতৰ সুহাছ য়াথিৰাজেও ৰূপৰ পদক লাভ কৰে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে 9-21, 13-21 গেমত পৰাজিত হয়। ইপিনে মহিলাৰ ছিংগলছৰ SU5 শিতানত ভাৰতৰ পেৰা শ্বাটলাৰ থুলা চিনাথিয়ে মুৰুগেছনে ৰূপৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে ফাইনেলত চীনৰ ইয়াং কিউজিয়াৰ বিৰুদ্ধে পৰাজিত হয়। আন এগৰাকী ভাৰতীয় খেলুৱৈ মনীষা ৰামাদাসে মহিলাৰ ছিংগলছৰ SU5 শিতানত ডেনমাৰ্কৰ কেথৰিন ৰজেনগ্ৰেনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জয় কৰিছে। মহিলাৰ ছিংগলছৰ SF6 শিতানত ইণ্ডোনেছিয়াৰ ৰীণা মাৰ্লিনাক 21-14, 21-6 গেমত পৰাস্ত কৰি ভাৰতৰ নীতা শ্ৰী শিৱানে ব্ৰঞ্জৰ পদক দখল কৰিছে। ইপিনে ভাৰতৰ শীতল দেৱী আৰু ৰাকেশ কুমাৰৰ যুটীটোৱে পেৰা আৰ্চাৰী মিক্সড শিতানৰ কম্পাউণ্ডৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে। চলিত পেৰালিম্পিকছৰ পঞ্চম দিনা কালি ভাৰতৰ যোগেশ কাথুনিয়ে পুৰুষৰ ডিছকাছ থ্ৰৰ F56 শিতানৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। এয়া হ'ল পেৰালিম্পিকছত খেলুৱৈগৰাকীৰ একেৰাহে দ্বিতীয়টো ৰূপৰ পদক। ভাৰত সম্প্ৰতিৰ প্ৰতিযোগিতাত 3টা সোণ, 5টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 15টা পদকেৰে পদক তালিকাৰ 5ম স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পাছত ব্ৰুনেইত উপস্থিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে সকলো শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ বাতাবৰণ গঢ়ি তোলা উচিত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত গুৱাহাটী আৰু চৌপাশৰ এলেকাসমূহত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰতৰ ৰোহন বোপান্না আৰু ইণ্ডোনেছিয়াৰ অলডিলা সুদ্ৰিয়াডিৰ যুটীটোৱে US অপেন টেনিছ প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আৰু ভাৰতৰ সুমিত আণ্টিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্ৰত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।